যোহন অধ্যায় 14।
তোমালোকৰ হৃদয় ব্যাকুল নহওক, ঈশ্বৰত বিশ্বাস কৰা আৰু মোতো বিশ্বাস কৰা। মোৰ পিতৃৰ ঘৰত অনেক থকা ঠাই আছে, নোহোৱা হলে তোমালোকক কলোহেঁতেন, কিয়নো মই তোমালোকলৈ ঠাই যুগুত কৰিবলৈ যাওঁ। আৰু মই তোমালোকলৈ যদি ঠাই যুগুত কৰোঁগৈ, তেন্তে মই যি ঠাইত থাকো তোমালোকো সেই ঠাইতে যেন থাকিবলৈ পাবা। এই নিমিত্তে মই আকৌ আহি তোমালোকক মোৰ ওচৰলৈ লৈ যাম। মই যি ঠাইলৈ যাওঁ তোমালোকে তাৰ বাট জানা।
হে প্ৰভু, আপুনি কলৈ যায় তাকে আমি নাজানো, তেন্তে বাটনো কেনেকৈ জানো?
যীশুৱে তেওঁক কলে,
মই বাট আৰু সত্য আৰু জীৱন, মোৰ যোগেদি নগলে পিতৃৰ ওচৰলৈ কোনো নাযায়। তোমালোকে মোক জনা হলে মোৰ পিতৃকো জানিলাহেঁতেন। এতিয়াৰে পৰা তোমালোকে তেওঁক জানিছা আৰু দেখিছাও।
ফিলিপে তেওঁক কলে,
হে প্ৰভু, পিতৃকে আমাক দেখুৱাওক, সেয়ে আমালৈ যথেষ্ট।
যীশুৱে কলে,
হে ফিলিপ, মই তোমালোকৰ লগত ইমান দিন থাকোঁতে তুমি মোক চিনা নাইনে? যিজনে মোক দেখিলে তেওঁ মোৰ পিতৃকেই দেখিলে। তেন্তে পিতৃক দেখুৱাওক বুলি কেনেকৈ কৈছা? মই যে পিতৃত আছো আৰু পিতৃও যে মোত আছে, ইয়াক তুমি বিশ্বাস নকৰানে? মই যি যি কথা তোমালোকক কওঁ সেইবোৰ নিজৰ পৰা নকওঁ, কিন্তু পিতৃয়ে মোত থাকি তেওঁৰ কাৰ্যবোৰ সাধন কৰে। মই যে পিতৃত আছো আৰু পিতৃও যে মোত আছে, মোৰ এই কথাতে বিশ্বাস কৰা, নাইবা সেই কাৰ্যবোৰৰ নিমিত্তেই মোক বিশ্বাস কৰা। মই তোমালোকক স্বৰূপকৈ কওঁ, মই যি যি কাৰ্য কৰোঁ মোক বিশ্বাস কৰাজনেও তেনেকুৱা কাৰ্য কৰিব, আৰু তাতোতকৈ মহৎ কাৰ্য কৰিব, কিয়নো মই পিতৃৰ ওচৰলৈ যাওঁ। আৰু পুত্ৰ যেন পিতৃ মহিমান্বিত হয়, এই নিমিত্তে মোৰ নামেৰে যিহকে খুজিবা মই তাকেই সিদ্ধ কৰিম। তোমালোকে মোৰ নামেৰে যদি মোক কিবা খুজিবা, তেন্তে তাক মই সিদ্ধ কৰিম। তোমালোকে যদি মোক প্ৰেম কৰা, তেন্তে মোৰ আজ্ঞাবোৰ পালন কৰিবা, আৰু মই পিতৃৰ আগত নিবেদন কৰিম, তাতে তোমালোকে সৈতে থাকিবলৈ তেওঁ আন এজন সহায়কৰ্তা অৰ্থাৎ সত্য আত্মা তোমালোকক দিব। জগতে তেওঁক গ্ৰহণ কৰিব নোৱাৰে, কিয়নো জগতে তেওঁক নেদেখে আৰু নাজানেও। তোমালোকে হলে তেওঁক জানা, কিয়নো তেওঁ তোমালোকে সৈতে নিবাস কৰে আৰু তোমালোকৰ অন্তৰত থাকিব। মই তোমালোকক অনাতকৈ এৰি নাযাওঁ, তোমালোকৰ ওচৰলৈ আহিম। অলপ কালৰ পাছত জগতে মোক আৰু দেখিবলৈ নাপায়, কিন্তু তোমালোকে হলে মোক দেখা পাবা, কাৰণ মই জীওঁ আৰু তোমালোকে জীয়াই থাকিবা। মই যে পিতৃত আছো, তোমালোকো যে মোত আছা, মই যে তোমালোকত আছো, ইয়াক সেইদিনা জানিবা। যিজনে মোৰ আজ্ঞা পাই পালন কৰে সেইজনে মোক প্ৰেম কৰে, আৰু যিজনে মোক প্ৰেম কৰে সেইজন মোৰ পিতৃৰ প্ৰেমৰ পাত্ৰ হ'ব, আৰু মই সেইজনক প্ৰেম কৰি তেওঁৰ আগত নিজকে প্ৰকাশ কৰিম।
তেতিয়া ইস্কৰিয়তে নহয় আন যিহুদাই তেওঁক ক'লে,
হে প্ৰভু, কিনো হ'ল যে আপুনি জগতৰ আগত প্ৰকাশিত নহৈ আমাৰ আগত নিজকে প্ৰকাশ কৰিব?
যীশুৱে উত্তৰ দি তেওঁক ক'লে,
কোনোৱে যদি মোক প্ৰেম কৰে তেন্তে মোৰ বাক্য পালন কৰিব, মোৰ পিতৃয়ে তেওঁক প্ৰেম কৰিব, আৰু আমি তেওঁৰ ওচৰলৈ আহি তেওঁৰে সৈতে নিবাস কৰিম। যিজনে মোক প্ৰেম নকৰে সেইজনে মোৰ বাক্যও পালন নকৰে, আৰু এই যি বাক্য তোমালোকে শুনিবলৈ পাইছা সি মোৰ নহয়, কিন্তু মোক পঠোৱা পিতৃৰহে। মই তোমালোকৰ লগত থাকোঁতেই এইবোৰ কথা তোমালোকক ক'লোঁ, কিন্তু পিতৃয়ে মোৰ নামেৰে যিজনক পঠাব সেই সহায়কৰ্তা অৰ্থাৎ পবিত্ৰ আত্মাই তোমালোকক সকলো কথা শিকাই মই কোৱা আটাই কথা তোমালোকক সোঁৱৰাব। মই তোমালোকলৈ শান্তি এৰি যাওঁ, মোৰ শান্তি তোমালোকক দিওঁ। জগতে যেনেকৈ দিয়ে মই তেনেকৈ নিদিওঁ। তোমালোকৰ হৃদয় ব্যাকুল নহওক আৰু ভয়াতুৰো নহওক। মই গৈ তোমালোকৰ ওচৰলৈ যে আহিম মই কোৱা এই কথা তোমালোকে শুনিলা। মোক প্ৰেম কৰা হলে মই যে পিতৃৰ ওচৰলৈ যাওঁ ইয়াৰ কাৰণে তোমালোকে আনন্দ কৰিলাহেঁতেন, কিয়নো পিতৃ মোতকৈ মহান। আৰু এইবোৰ ঘটা কালতেই তোমালোকে যেন বিশ্বাস কৰা, এই নিমিত্তে ঘটাৰ আগেয়ে মই এতিয়াই তোমালোকক ক'লো, তোমালোকে সৈতে মই অধিক কথা আৰু নহওঁ, কিয়নো জগতৰ অধিপতি আহিছে আৰু মোত্তাৰ একো নাই। কিন্তু মই যে পিতৃক প্ৰেম কৰোঁ আৰু পিতৃয়ে মোক আজ্ঞা দিয়াৰ দৰে যে কৰ্ম কৰোঁ, ইয়াকে জগতে জানিবলৈ উঠা, ইয়াৰ পৰা যাওঁ হওক।